লোকেলিখা হব বাৰ্তা 12 অধ্যায় কপট আৰু লোভৰ বিষয়ে যীশুৰ শিক্ষা। এনেতে অসংখ্য লোক গোট পোৱাত লোকসকলৰ মাজত গচকা গচকি হল। তেতিয়া যীশুৱে প্ৰথমে তেওঁৰ শিষ্যসকলক কবলৈ ধৰিলে, যি কপট সেই ফৰাচীসকলৰ খমিৰলৈ সাৱধান হবা, কিন্তু যি প্ৰকাশিত নহব এনে কোনো ঢাকি থোৱা বস্তু নাই, আৰু যি জানিব পৰা নহব এনে লুকোৱা বস্তু নাই। এতেকে তোমালোকে আন্ধাৰত যি যি কথা কলা সেইবোৰ পোহৰত শুনা যাব, আৰু ভিতৰ কোঠালিত তোমালোকে কাণে কাণে যি কথা কৈছা সেয়ে ঘৰৰ ওপৰৰ পৰা ঘোষণা কৰা হ'ব। হে মোৰ বন্ধুসকল, মই তোমালোকক কওঁ, যিসকলে শৰীৰক বধ কৰে আৰু তাৰ পাছত একো কৰিব নোৱাৰে তেওঁলোকলৈ ভয় নকৰিবা। কিন্তু কোনজনক ভয় কৰিব লাগে সেই বিষয়ে মই তোমালোকক জনাওঁ। ভয় সেইজনক কৰিবা যিজনৰ বধ কৰাৰ পাছত নৰকটো পেলাবৰ ক্ষমতা আছে। হয়, মই তোমালোকক কওঁ, তেওঁলোকে ভয় কৰা। পাঁচোটা ঘৰ চিৰিকা ক্ষুদ্ৰ পইচালৈ বিক্ৰী নকৰেনে? তথাপি সেইবোৰৰ এটাকৈ ঈশ্বৰৰ আগত পাহৰা নাযায়। কিন্তু তোমালোকৰ মূৰৰ সকলো চুলিও গণনা কৰা হৈছে। ভয় নকৰিবা, কিয়নো তোমালোক অনেক ঘৰ চিৰিকাতকৈ বহুমূলীয়া। মই তোমালোকক পুনৰ কওঁ, মানুহবোৰৰ আগত যিজনে মোক স্বীকাৰ কৰে মানুহৰ পুত্ৰই ঈশ্বৰৰ দূতবোৰৰ আগত তেওঁক স্বীকাৰ কৰিব। কিন্তু মানুহবোৰৰ আগত যিজনে মোক অস্বীকাৰ কৰে ঈশ্বৰৰ দূতবোৰৰ আগত তেওঁকো অস্বীকাৰ কৰা হ'ব। যিকোনো মানুহৰ পুত্ৰৰ সৈতে কথা কয় তেওঁক ক্ষমা কৰা হ'ব, কিন্তু পবিত্ৰ আত্মাৰ সৈতে নিন্দা কৰাজনক ক্ষমা কৰা নহ'ব। যেতিয়া তেওঁলোকে নামঘৰবোৰত আৰু ক্ষমতা পোৱা আৰু শাসনকৰ্তাসকলৰ সন্মুখত তোমালোকক হাজিৰ কৰাব, তেতিয়া কেনেকৈ কি উত্তৰ দিব লাগে বা কি কথা ক'ব লাগে সেই বিষয়ে চিন্তা নকৰিবা। কিয়নো যি যি কথা সেই সময়ত ক'বলগীয়া হ'ব সেয়া পবিত্ৰ আত্মাই সেই মুহূৰ্ততে তোমালোকক শিকাই দিব। তাৰ পাছত লোকসকলৰ মাজৰ পৰা এজনে তেওঁক ক'লে, হে গুৰু, পৈতৃক সম্পত্তি মোৰ সৈতে ভাগ কৰিবলৈ মোৰ ককাইক আজ্ঞা দিয়ক। কিন্তু যীশুৱে তেওঁক ক'লে, হে ভাই, মোক কোনে তোমালোকৰ ওপৰত বিচাৰক বা ভাগ কৰোতা পাতিলে? তেওঁলোকক পুনৰ ক'লে, সকলো লোভৰ পৰা নিজকে দূৰত ৰাখি সাৱধানে থাকিবা, কিয়নো উপচি পৰিলেও মানুহৰ জীৱন তেওঁৰ সম্পত্তিৰ ওপৰত নিৰ্ভৰ নহয়। পাছত যীশুৱে তেওঁলোকক এটা দৃষ্টান্ত দি ক'লে, এজন ধনী মানুহৰ মাটিত বহু শস্য উৎপন্ন হৈছিল। তাতে তেওঁ মনতে ভাবি ক'লে, মোৰ শস্য সামৰিবলৈ ঠাই নাই, মই এতিয়া কি কৰিম? পাছত তেওঁ নিজকে ক'লে, মই ইয়াকে কৰিম যে আগৰ ভঁৰালবোৰ ভাঙিম আৰু এটা ডাঙৰ ভঁৰাল সাজিম। সেই ভঁৰালত মোৰ সকলো শস্য আৰু ভাল বস্তু সামৰি থ'ম। তাৰ পাছত মই মোৰ প্ৰাণক ক'ম, হে প্ৰাণ, অনেক বছৰলৈ তোমাৰ বহুত ভাল বস্তু সাঁচি থোৱা হৈছে, জিৰাই হতাই থাকা আৰু ভোজন পান কৰি আনন্দ কৰা। কিন্তু ঈশ্বৰে তেওঁক ক'লে, হে নিৰ্বোধ লোক, আজি ৰাতি তোমাৰ প্ৰাণ নিয়া হ'ব, তাতে যিবোৰ বস্তু যুগুত কৰি থলা সেইবোৰ কাৰ হ'ব? ঠিক সেইদৰে যিজনে ঈশ্বৰলৈ ধনবান নহয় কেৱল নিজলৈ ধন সাঁচি থয় তেওঁ তেনেকুৱা লোক। পাছত যীশুৱে তেওঁৰ শিষ্যসকলক ক'লে, সেইবাবে মই তোমালোকক কওঁ, তোমালোকে কি খাম বুলি প্ৰাণৰ কাৰণে আৰু কি পিন্ধিম বুলি শৰীৰৰ কাৰণে চিন্তা নকৰিবা, কিয়নো আহাৰতকৈ প্ৰাণ আৰু বস্ত্ৰতকৈ শৰীৰ শ্ৰেষ্ঠ। ধুৰা কাউৰীবোৰলৈ চোৱা, সিহঁতে নবয় বা নাদায়, সিহঁতৰ ভঁৰালত বা মেৰত নাই, তথাপি ঈশ্বৰে সিহঁতক আহাৰ দিয়ে। তোমালোক চৰাইতকৈ কিমান বহুমূলীয়া, আৰু তোমালোকৰ মাজত কোনে চিন্তা কৰি নিজৰ আয়ু এশাটকে বঢ়াব পাৰে? এতিকে তোমালোকে যদি আটাইতকৈ সৰুটোৱে কৰিব নোৱাৰা তেনেহ'লে আনবোৰৰ বিষয়ে কিয় চিন্তা কৰা? পথাৰৰ কণাৰী ফুল কেনেকৈ বঢ়ে এই বিষয়ে চিন্তা কৰি চোৱা, সেইবোৰে শ্ৰম নকৰে আৰু সূতাও নাকাটে। মই তোমালোকক কওঁ, চলোমন তেওঁৰ সকলো ঐশ্বৰ্যৰ সৈতেও সেইবোৰ এটাৰ নিচিনাও বিভূষিত নাছিল। কিন্তু পথাৰত থকা যি বন আজি আছে কাইলৈ জুইশালত পেলোৱা হ'ব, তাকো যদি ঈশ্বৰে এইদৰে ভূষিত কৰে তেনেহ'লে সেই অল্পবিশ্বাসীসকল তোমালোকক তাতোকৈ বেছি ভূষিত নকৰিবনে? তোমালোকে কি খাবা কি পান কৰিবা এইবোৰ তোমালোকে নিবিচাৰিবা আৰু অস্থিৰ নহবা, কিয়নো জগতৰ সকলো জাতিয়ে এইবোৰ বিচাৰে আৰু এইবোৰ তোমালোকৰো প্ৰয়োজন আছে বুলি তোমালোকৰ পিতৃয়ে জানে। কিন্তু তোমালোকে ঈশ্বৰৰ ৰাজ্য বিচাৰা, তাতে এইবোৰ তোমালোকক দিয়া হ'ব। সেই তাকৰ জাতি, ভয় নকৰিবা, কিয়নো তোমালোকক ৰাজ্য দিবলৈ তোমালোকৰ পিতৃ প্ৰসন্ন হৈছে। তোমালোকৰ যি যি সম্পত্তি আছে সেইবোৰ বিক্ৰী কৰি দৰিদ্ৰসকলক দান কৰা, আৰু যি ঠাই চুৰ নাযায় পোকেও নষ্ট নকৰে এনে স্বৰ্গত নিজৰ কাৰণে পুৰণি হৈ নোযোৱা মোনা যুগুত কৰি অক্ষয় ধন সাঁচি থোৱা, কিয়নো য'তে তোমালোকৰ ধন ত'তে তোমালোকৰ মনো হ'ব। পৰ দি থাকা, তোমালোকে কঁকাল বান্ধা আৰু তোমালোকৰ চাকি জ্বলি থাকক, আৰু বিয়াৰ পৰা আহি দুৱাৰত টুকুৰিয়ালেই দুৱাৰ মেলি দিবলৈ নিজ নিজ প্ৰভুলৈ বাট চাই থকা মানুহবোৰৰ নিচিনা তোমালোকো হোৱা। প্ৰভু অহাৰ পাছত যি দাসসকলক তেওঁ পৰ দি থকা দেখাই তেওঁলোক ধন্য। মই তোমালোকক সঁচাকৈ কওঁ, তেওঁ নিজৰ কঁকাল বান্ধি তেওঁলোকক ভোজনত বহুৱাই নিজেই তেওঁলোকক শুশ্ৰূষা কৰিব আৰু আহাৰ বাঢ়ি দিব। তেওঁ মাজৰাতি বা শেষ ৰাতিও আহি যদি তেওঁলোকক সেইদৰেই দেখে তেনেহ'লে তেওঁলোক ধন্য। কোন সময়ত চোৰ আহিব সেই বিষয়ে ঘৰৰ গৰাকীয়ে জনা হ'লে পৰ্দি থাকি খিন্দি দিবলৈ নিজৰ ঘৰ এৰি নিদিলেহেঁতেন। ইয়াক তোমালোকে জানা। তোমালোকো যুগুত হৈ থাকা, কিয়নো যি ক্ষণত তোমালোকে নাভাবা সেই ক্ষণতে মানুহৰ পুত্ৰ আহিব। তেতিয়া পিতৰে ক'লে, হে প্ৰভু, এই দৃষ্টান্ত অকল আমাৰ বাবে ক'লেনে, নাইবা সকলোকে কৈছে? তাতে প্ৰভুৱে ক'লে, নিজৰ ভৃত্যসকলক উচিত সময়ত নিৰূপিত আহাৰ দিবলৈ প্ৰভুৱে সিহঁতৰ ওপৰত যাক গৰাকী পাতিব, আৰু বিশ্বাসী বুদ্ধিমান ঘৰগিৰি কোন? প্ৰভু অহাৰ সময়ত যাক এনে কৰা দেখে সেই দাস ধন্য। মই তোমালোকক সঁচাকৈ কওঁ, তেওঁ নিজৰ সৰ্বস্বৰ ওপৰত তাক ঘৰগিৰি পাতিব। কিন্তু সেই দাসজনে যদি নিজৰ মনতে কয়, মোৰ প্ৰভুৰ অহাৰত পলম হ'ব, আৰু এনেদৰে আন বন্দী ব্যতীক যদি কোবাবলৈ ধৰে আৰু ভোজন পান কৰি তেওঁ মতলীয়া হয়, তেনেহ'লে যিদিন আৰু সময়ৰ কথা তেওঁ অলপো চিন্তা নকৰে, সেই দিন আৰু সময়তে তেওঁ প্ৰভু আহি হাজিৰ হ'ব। তাতে প্ৰভুৱে দাসক কাটি টুকুৰা টুকুৰ কৰিব, আৰু অবিশ্বাসীসকলৰ কাৰণে যি ঠাই যুগুত কৰা হৈছে তেওঁৰ স্থান তাতেই হ'ব। যি দাসে তাৰ প্ৰভুৰ ইচ্ছা জানিও যুগুত হৈ নাথাকে আৰু তেওঁৰ ইচ্ছাৰ দ্বাৰে নকৰে, সেই দাসে ভালেমান কোপ খাব। কিন্তু যিজনে নাজানি কোবৰ যোগ্য কৰ্ম কৰে, সি তাকৰ কোপ খাব। যিজনক অধিক দিয়া হৈছিল তেওঁৰ পৰা অধিক বিচৰা হ'ব। লোকসকলে যিজনক সৰহকৈ গোটাই দিলে তেওঁৰ পৰা অধিককৈ খুজিব। মই পৃথিৱীত জুই পেলাবলৈ আহিলোঁ, আৰু যদি এই আশা পূৰ্ণ হৈ আগতেই প্ৰজ্বলিত হ'লহেঁতেন, কিন্তু মই এটা বাপ্তিষ্মৰে বাপ্তাইজিত হ'ব লাগে, আৰু সেয়ে সম্পন্ন নোহোৱালৈ মই বহুত কষ্ট পাই আছোঁ। মই পৃথিৱীত শান্তি দিবলৈ আহিছোঁ বুলি ভাবিছানে? মই তোমালোকক কওঁ তেনে নহয়, কিন্তু বিভেদহে দিবলৈ আহিলোঁ। এতিয়াৰে পৰা ঘৰৰ পাঁচজন ভিন্ন ভিন্ন হৈ দুজনৰ বিপক্ষে তিনিজন, তিনিজনৰ বিপক্ষে দুজনহে হ'ব। পুতেকৰ বিপক্ষে বাপেক, বাপেকৰ বিপক্ষে পুতেক, জীয়েকৰ বিপক্ষে মাক, মাকৰ বিপক্ষে জীয়েক, বোৱাৰী বিপক্ষে শাহুৱেক, শাহুৱেকৰ বিপক্ষে বোৱাৰী, ভিন ভিন হৈ যাব। ইয়াৰ পাছত যীশুৱে লোকসকলৰ ফালে চাই ক'লে, পশ্চিম দিশত ডাৱৰ এচটা উঠা দেখিলে আপোনালোকে কয় বৰষুণ আহিব, আৰু পাছত সেইদৰে হয়। দক্ষিণ ফালৰ বতাহ বুলিলে কয় বৰ জহ হ'ব, পাছত সেই জনো সেইদৰে ঘটে। হে কপটীয়াসকল, আপোনালোকে পৃথিৱীৰ আৰু আকাশৰ ৰূপ নিৰ্ণয় কৰিব জানে, কিন্তু এই কালৰ বিষয়ে কিয় আপোনালোকে বিচাৰ কৰিব নাজানে? নিজৰ বিষয়ে উচিত বিচাৰ কি কাৰণত কৰিব নোৱাৰে? কিয়নো আপোনালোকৰ গোচৰীয়াৰ সৈতে আপুনি যেতিয়া বিচাৰকৰ ওচৰলৈ যায়, তেতিয়া বাটতে তেওঁৰ পৰা মুক্ত হ'বলৈ চেষ্টা কৰে, যাতে তেওঁ আপোনাক বিচাৰকৰ্তাৰ সন্মুখলৈ বলৰে টানি নিনিয়ে। আৰু বিচাৰকৰ্তাই দাৰোগাৰ হাতত সোধাই নিদিয়ে, তেতিয়া দাৰোগায়ো বন্দীশালত সোমাই থ'ব নোৱাৰিব। মই আপোনালোকক কওঁ, শেষ পইচাটিও পৰিশোধ নকৰালৈকে কোনো প্ৰকাৰে আপুনি কাৰাগাৰৰ পৰা মুক্ত হ'ব নোৱাৰিব।